এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 56.41% ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত 48.14%, ডিব্ৰুগড়ত 45%, চৰাইদেউত 50.94%, শিৱসাগৰত 57.72%, মাজুলীত 61.67%, যোৰহাটত 57%, গোলাঘাটত 52.51%, ধেমাজিত 62.1%, লখিমপুৰত 66.5%, শোণিতপুৰত 52.5% আৰু বিশ্বনাথত 56.89% ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত 58.55%, হাইলাকান্দিত 60.10% আৰু শ্ৰীভূমি জিলাত 60.15% ভোটদান সম্পন্ন হৈছে। সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। অৱশ্যে ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰী গাঁও পঞ্চায়তত 400+ লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216 জিলা পৰিষদ, 1,139 আঞ্চলিক পঞ্চায়ত আৰু 11,390 গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। দুয়োটা পৰ্যায়ৰ ভোটগণনা অহা 11 মে'ত সম্পন্ন হ'ব। ৰাজ্যিক নিৰ্বাচন আয়োগে মাজুলীৰ আহতগুৰি পঞ্চায়তৰ 3 নম্বৰ কাছিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্ৰহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত 80.02% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ সাংসদ ফুকুচিৰো নুৰাগা আৰু 5গৰাকী সাংসদ 3-দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হৈ অধ্যক্ষগৰাকীয়ে এখন পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ লগতে প্ৰতিষ্ঠানটোৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দিব। প্ৰতিনিধি দলটোৱে প্ৰতিষ্ঠানটোৰ নেনো টেকনলজি চেণ্টাৰ আৰু বায়নেষ্টৰ গৱেষণাগাৰ পৰিদৰ্শন কৰিব। তাৰ পৰা উভতি আহি দলটোৱে কাইলৈ গুৱাহাটীত নিশাটো কটাই পৰহিলৈ জাপানলৈ উভতি যাব। যোৰহাটৰ তৰাজান অঞ্চলৰ 1 নম্বৰ সোণাৰী গাঁৱত কালি হোৱা এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লোক দুজন আহি থকা দুচকীয়া বাহনখনে পথৰ দাঁতিত থকা এডাল গছত খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আহত লোকজনক ততালিকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে ডিব্ৰুগড় জিলাৰ মৰাণত কালি হোৱা আন এটা পথ দুৰ্ঘটনাত এটি কণমানি শিশুসহ 16জন লোক গুৰুতৰভাৱে আহত হয়। মৰাণৰ গছপুৰীয়াত ভোটৰ অধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতাৰ পথত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আহতসকলৰ ভিতৰত 3জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এতিয়া শুনক ৱেবছ সন্মিলনৰ বাতৰি। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025ত কালি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। কালি এই সন্মিলনত মিচিং জনগোষ্ঠীৰ নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত গুমৰাগ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অসমৰ পৰা মুম্বাইলৈ যোৱা শিল্পীসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ উপৰি ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ নৃত্যশিল্পীসকলে হোজাগিৰি লোকনৃত্যও পৰিৱেশন কৰে। কালি ৱেভৰ মঞ্চত ৰিয়েলিটি শ্ব' শাখাত ফনকাৰছ বেণ্ডক পুৰস্কাৰ প্ৰদান কৰা হয়। এই বেণ্ডত অসমৰ দুগৰাকী যুৱক নয়নজ্যোতি খাটনিয়াৰ, সঞ্জয় বসুমতাৰীও আছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত ৱেভৰ মঞ্চত অভিনেতা আমিৰ খান, মিথুন চক্ৰৱৰ্তী, পৰিচালক প্ৰসূন যোশী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৱেভ সন্মিলনত লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই সন্মিলন পূৰ্বৰ দুবছৰৰ পৰিৱৰ্তে প্ৰতিবছৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত আজি নিশা 8:02 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰা দেৱ চৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।